জুৱেল ভাৱবাদী পুস্তক দুই অধ্যায়। জিহুৱাৰ আহিব লগা ক্ৰোধৰ দিন। তোমালোকে চিয়োনত শিঙা বজোৱা আৰু মোৰ পবিত্ৰ পৰ্বতখনত সতৰ্ক ধ্বনি কৰা। দেশ নিবাসী সকলোৱে ভয়ত কম্পমান হওক, কিয়নো জিহুৱাৰ দিন আহি আছে। হয়, সঁচাই সেয়ে ওচৰ পাইছেহি। সেয়ে আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘেৰে হোৱা অন্ধকাৰৰ দিন। পৰ্বতবোৰৰ ওপৰত ব্যাপ্ত থকা অৰুণ যেন ব্যাপ্ত, মহৎ আৰু যেন পৰাক্ৰমী এক জাতি আহিছে। তাৰ নিচিনা কেতিয়াও হোৱা নাই আৰু তাৰ পাছত পুনৰ কেতিয়াও নহ'ব। আনকি পুৰুষানুকৰ্মে অনেক বছৰলৈকে পুনৰ নহ'ব। তাৰ আগত অগ্নিয়ে গ্ৰাস কৰিছে আৰু তাৰ পাছত অগ্নিশিখা জ্বলিছে। তাৰ আগত দেশখন এডন বাৰীৰ নিচিনা আৰু তাৰ পাছত ধ্বংস কৰা মৰুভূমিৰ নিচিনা। এনেকি একোৱে তাৰ পৰা ৰক্ষা নাপায়। সিহঁতৰ আকৃতি ঘোঁৰাৰ আকৃতিৰ নিচিনা আৰু সিহঁত আশ্বৰোহীসকল যোৱাৰ দৰে বেগেৰে যায়। সিহঁতে জঁপিওৱা শব্দ পৰ্বতবোৰৰ টিঙত চলা ৰথসমূহৰ শব্দৰ নিচিনা। সিহঁত খোৱা শব্দৰ নৰা গ্ৰাসকাৰী অগ্নিশিখাৰ শব্দৰ নিচিনা। সিহঁত যুদ্ধলৈ বেহু পতা পৰাক্ৰমী এক জাতিৰ সদৃশ্য। সিহঁতৰ আগত জাতিবোৰে যাতনা পায় আৰু সিহঁতৰ আটাইৰে মুখ বিবৰ্ণ হয়। সিহঁতে বীৰসকলৰ দৰে লৰ মাৰে, সিহঁতে যোদ্ধাৰু নিচিনাকৈ গড়ত উঠে। সিহঁতে নিজ নিজ হাৰিত থাকে আৰু তাক নভঙাকৈ নিজ নিজ পথত যাত্ৰা কৰে। সিহঁতে ইটোৱে সিটোৱে ঠেলাঠেলি নকৰে, প্ৰতিজনে নিজ নিজ পথত যাত্ৰা কৰে। সিহঁতে নিৰাপত্তা ব্যৱস্থা বলপূৰ্বক প্ৰৱেশ কৰে আৰু সিহঁতে পৰিলেও যাত্ৰাৰ পথৰ পৰা বাহিৰ নহয়। সিহঁতে নগৰত ভ্ৰমি ফুৰে, গড়ৰ ওপৰত লৰ মাৰে, উঠি ঘৰৰ ভিতৰত সোমায় আৰু চোৰৰ দৰে খিৰিকীয়েদি সোমায়। সিহঁতৰ আগত পৃথিৱী কঁপে, আকাশমণ্ডল জোকাৰ খায়, চন্দ্ৰ আৰু সূৰ্য অন্ধকাৰময় হয় আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে। জিহুৱাই নিজ সৈন্য সামন্তৰ আগত নিজ কণ্ঠৰ ধ্বনি শুনাইছে, কিয়নো তেওঁ বাহিনী অতিশয় অধিক, কাৰণ তেওঁ আজ্ঞা পালন কৰোতাসকল বলৱান। কিয়নো জিহুৱাৰ দিন মহৎ আৰু অতি ভয়ানক, কোনে তাক সহন কৰিব পাৰে? জিহুৱাই কৈছে, তথাপি এতিয়াও তোমালোকৰ সমস্ত মনেৰে সৈতে মোলৈ ঘূৰা, লঘোণ ক্ৰন্দন আৰু হুক কৰা, আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিচিৰি হৃদয় চিৰা তোমালোকৰ ঈশ্বৰ জিহুৱালৈ ঘূৰা, কিয়নো তেওঁ কৃপাময় আৰু দয়ালু, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমংগলৰ পৰা নিজকে ঘূৰাওঁতা। কোনে জানে তেওঁ ঘূৰি মন পালতাব পাৰে আৰু নিজৰ পাছত আশীৰ্বাদ দি যাব পাৰে। তোমালোকৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে দিবলৈ ভক্ষ্য নৈবদ্য থৈ যাব পাৰে। তোমালোকে চিয়োনত শিঙা বজোৱা, পবিত্ৰ উপবাস নিৰূপণ কৰা, পবিত্ৰ সমাজ গোট খাবলৈ ঘোষণা কৰা, লোকসকলক গোটোৱা, সমাজখন পবিত্ৰ কৰা, পৰিচাৰকসকলক গোটোৱা, শিশুসকলক গোটোৱা আৰু পিয়া খোৱাসকলক গোটোৱা, দৰা নিজৰ কোঠালীৰ পৰা আৰু কন্যা নিজৰ বিয়াৰ তম্বুৰ পৰা ওলাই আহক। জিহুৱাৰ পুৰোহিত পৰিচাৰকসকল যজ্ঞবেদী আৰু বাৰাণ্ডাৰ মাজৰ ঠাইত কন্দন কৰক। তেওঁলোকক ক'বলৈ দিয়া, সেই জিহুৱা, তোমাৰ লোকসকলক দয়া কৰা আৰু তোমাৰ আধিপত্যক ধিক্কাৰ বিষয় হ'বলৈ নিদিবা, যাতে তেওঁলোকৰ ওপৰত জাতিসমূহে শাসন কৰিব। কিয় তেওঁলোকে জাতিসমূহৰ মাজত ক'ব, ক'ত তেওঁলোকৰ ঈশ্বৰ? ঈশ্বৰৰ দয়া তেওঁৰ দাসসকলৰ মংগল আৰু তেওঁ শত্ৰুবোৰৰ বিনাশ। তেতিয়া জিহুৱা নিজ দেশৰ বাবে উদ্যোগী আৰু নিজ লোকসকললৈ দয়ালু। জিহুৱাই উত্তৰ দি তেওঁ লোকসকলক ক'লে, চোৱা, মই তোমালোকলৈ শস্য, দ্ৰাক্ষাৰস আৰু তেল পঠিয়াম, তোমালোকে তাৰে তৃপ্ত হবা। মই পুনৰ জাতিসমূহৰ মাজত তোমালোকক ধিক্কাৰ বিষয় নকৰিম। মই তোমালোকৰ পৰা উত্তৰ দেশীয় সৈন্য সামন্তক দূৰ কৰিম আৰু মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম। তাৰ আগভাগ পূব সাগৰত আৰু তাৰ পাছভাগ পশ্চিম সাগৰত পেলাই দিম। তাতে তাৰ গেলা গন্ধ ওলাব, দুৰ্গন্ধ উঠিব, কাৰণ সি মহৎ কাৰ্য কৰিলে। সেই দেশ ভয় নকৰিবা, উল্লাসিত হৈ আনন্দ কৰা, কিয়নো যিহুৱাই মহৎ কাৰ্য কৰিলে। সেই পথাৰৰ পশুবিলাক ভয় নকৰিবা, কিয়নো মৰুভূমিত থকা চৰণীয়া ঠাইত ঘাঁহ গজিছে, গছে গুটি ধৰিছে, ডিমৰু গছ আৰু দ্ৰাক্ষালতাই নিজ নিজ ফল উৎপন্ন কৰিছে। হে চিয়োনৰ সন্তানসকল, তোমালোক আনন্দিত হোৱা আৰু তোমালোকৰ ঈশ্বৰ যিহুৱাত উল্লাস কৰা, কিয়নো তেওঁ তোমালোকক উচিত পৰিমাণে আগতীয়া বৰষুণ দিছে আৰু আগৰ দৰে জাকে জাকে আগতীয়া আৰু শেহতীয়া বৰষুণ বৰষাইছে। মৰণা মৰা খলাবোৰ শস্যৰে পূৰ হ'ব, দ্ৰাক্ষাৰস আৰু তেলেৰে কুণ্ডবোৰ উপচি পৰিব, আৰু তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্য সামন্তই কাকতি ফৰিং, চেলেকা ফৰিং, বিনাশকাৰী ফৰিং আৰু কুটি খোৱা ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰাই তোমালোকক দিম। তাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হ'বা, যিহুৱাৰ নাম প্ৰশংসা কৰিবা আৰু তোমালোকলৈ আচৰিত ৰূপে কাৰ্য কৰা তোমালোকৰ ঈশ্বৰ মোৰ সন্তানসকলে কেতিয়াও পুনৰ লাজ নাপাব। তেতিয়া মই যে ইজৰাইলৰ মাজত আছো, মই যে তোমালোকৰ ঈশ্বৰ যিহুৱা আৰু আন কোনো যে নাই তাক তোমালোকে জানিবা, মোৰ সন্তানসকলে কেতিয়াও পুনৰ লাজ নাপাব। তাৰ পাছতে মই গোটেই মনুষ্য জাতিৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ পূৰ্জীসকলে ভাৱবাণী প্ৰচাৰ কৰিব, তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব আৰু তোমালোকৰ যুৱক যুৱতীসকলে দৰ্শন পাব, আৰু দাস দাসীসকলৰ ওপৰতো সেই কালত মোৰ আত্মা বাকি দিম। মই তেজ, অগ্নি, ধোঁৱা স্তম্ভৰে আকাশমণ্ডল আৰু পৃথিৱীত অদ্ভুত লক্ষণ দেখুৱাম। যিহুৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেৰে সূৰ্য অন্ধকাৰত পৰিণত হ'ব আৰু চন্দ্ৰ তেজলৈ পৰিৱৰ্তন হ'ব। যিকোনোৱে যিহুৱাৰ নাম ল'ব তেওঁ উদ্ধাৰ পাব, কিয়নো যিহুৱাই এইদৰে কৈছে, পৰিত্ৰাণ আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা, পৰিত্ৰাণ পোৱা আৰু ৰক্ষা পোৱাসকলৰ মাজৰ পৰা যিহুৱাই যিসকলক আহ্বান কৰিলে।